মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ইতিমধ্যে অভিজ্ঞানম শকুন্তলমৰ চতুৰ্থ অংগৰ শ্ৰেষ্ঠতা সম্পৰ্কে মই আগৰ ক্লাছত কৈছিলোঁ। যদিওবা আমি চতুৰ্থ অংকটোহে পঢ়িব লাগে, তথাপি পঞ্চম আৰু ষষ্ঠ অংকত কি কি আছিল সেই কথাখিনিও আমি জানিব লাগিব। পঞ্চম আৰু ষষ্ঠ অংকৰ মাজত কবিৰ যি প্ৰতিভা প্ৰকাশ পাইছিল সেয়া চতুৰ্থ অংকতকৈ কিন্তু কোনো গুণে কম নহয়, অথবা এই দুটি অংকয়ো দৰ্শক শ্ৰোতা পাঠকৰ অন্তৰত কোনো গুণে কমকৈ ছাব্য হৈছে বুলি ক'ব নোৱাৰোঁ। তথাপি তুলনামূলকভাৱে যদি চোৱা যায়, পঞ্চম আৰু ষষ্ঠ অংকৰ ঘটনা সমাজৰ শ্ৰেণী নিৰ্বিশেষে সকলোৰে জীৱনত নঘটে বুলি আমি ক'ব পাৰিম, কিয়নো দুৰ্ভাষাৰ অভিশাপ এইটো এটা এই সময়ত অসম্ভৱ আৰু অবিশ্বাস্য এটা কথা। গতিকে সমাজৰ শ্ৰেণী নিৰ্বিশেষে আগতেই কৈছোঁ যে সকলোৰে জীৱনত এনেকুৱা ঘটনা নঘটে, এতিয়াতো নঘটেই, সেইটো এটা কথা। তাৰপিছত এই যে অভিশাপ দিলে, তাৰ ফলত ৰজাই শকুন্তলাৰ চিনাকি হেৰুৱাই পেলালে, এনেকুৱা ধৰণৰ কথাও বৰ্তমান সময়ত স্বাভাৱিক নহয়। দুষ্যন্ত আৰু সাংগৰৱে দুয়োজন সত্যবাদী আছিল, দুয়োজন ধৰ্মভীৰু আছিল, এজনেও সত্যৰ পৰা চুলি এডাল মানুহ পিছলিব বিচৰা নাছিল, গতিকে দুয়ো যথেষ্ট তৰ্কযুদ্ধত লিপ্ত হৈছিল। তাৰ ফলত বিচাৰৰ কাঠ গড়াত বিচাৰাধীন ব্যক্তিৰ দৰে শকুন্তলাহে ওলমি ৰ'ল। শকুন্তলাই ঘটনাখিনি নিজে প্ৰত্যক্ষ কৰাৰ কাৰণে তেওঁৰ অন্তৰত যিটো ধুমুহাৰ সৃষ্টি হ'ল সিও কিন্তু কম বৈচিত্ৰ্যপূৰ্ণ নহয়। এই মনৰ যিখিনি বিচিত্ৰতা সেইখিনি কালিদাসে অতি সুন্দৰকৈ বৰ্ণনা কৰিব পাৰিছে কেৱল অভিজ্ঞানম শকুন্তলমত। ষষ্ঠ অংকত আঙুঠিটো দেখি শকুন্তলাক স্মৰণ কৰি তেওঁৰ বিৰহত কাতৰ হোৱা দুষ্যন্তৰ মানসিক বিকাৰসমূহো মহাকবিয়ে অতি সুন্দৰকৈ বৰ্ণনা কৰিছে। আকৌ ক'ব খুজিছোঁ, এনেকুৱা ধৰণৰ ঘটনাও কিন্তু সাধাৰণ মানুহৰ জীৱনৰ প্ৰতিচ্ছবি নহয়। কিন্তু চতুৰ্থ অংকত প্ৰকৃতিৰ পটভূমিত যি সুন্দৰকৈ শকুন্তলাৰ বিবাহৰ আয়োজন কৰিলে, সেয়া কিন্তু আমাৰ সাৰ্বজনীন জীৱনত সদায় প্ৰতিফলিত হৈ আহিছে বুলি সকলোৱে ক'ব। বিদায়বেলাৰ সেই পিতা পুত্ৰীৰ কৰুণ মধুৰ চিত্ৰ যেন প্ৰতিদিন ভাৰতবৰ্ষৰ প্ৰতিটো ঘৰতেই পুনৰ পুনৰ ঘটি থকা এটা ঘটনাৰহে চিত্ৰ। প্ৰকৃতি ৰাজ্যখনৰ কথাটো আছেই, য'ত শকুন্তলাৰ বিদায়ৰ সময়ত লতা বৃক্ষ পত্ৰ পল্লৱ মৃগ বা গছলতিকা সকলোৱে সজীৱ হৈ উঠিছিল চতুৰ্থ অংকত। আমি যদি ভালকৈ চাওঁ, সাংস্কৃতিক সামাজিক আৰু লৌকিক ব্যৱহাৰ এই সকলো কিন্তু চতুৰ্থ অংকত আছে। এইটো অংকৰ মাজতে কালিদাসে ভাৰতীয় লৌকিক আৰু আধ্যাত্মিক জীৱনৰ বৈষম্য দূৰ কৰি এক সুসমন্বয়ৰ সৃষ্টি কৰিছে। ইয়াত আধ্যাত্মিক জীৱন মানৱীয় সংবেদন বা আবেগ অনুভূতিতকৈ বেলেগ নহয়। সি সামাজিক মৰ্যাদা বা লোক পৰম্পৰাৰ ওপৰতো নিৰ্ভৰশীল। কাৰুণ্য অকল লৌকিক জীৱনৰ অনুভূতি হৈ থকা নাই, ই আধ্যাত্মৰ ওপৰতো প্ৰভুত্ব দাবী কৰিছে। আধ্যাত্মিক জীৱনৰ কাৰুণ্য লৌকিক জীৱনৰ কাৰুণ্যতকৈ যেন অধিক কোমল, অধিক বিবেকশীল। সেইকাৰণে ভৱভূতিৰ উত্তৰ ৰামচৰিতৰ তৃতীয় অংকৰ দৰে অভিজ্ঞানম শকুন্তলমৰ চতুৰ্থ অংকটো শ্লোক শ্লোকত্বমাগত বোলা কথা আকাৰৰ তাৎপৰ্য দেখা পোৱা যায়। অন্যহাতে কলা আৰু জীৱনৰ অদ্ভুত সমন্বয় ঘটিছে এই চতুৰ্থ অংকতে। জীৱনক যদি কলা বুলি কোৱা হয়, জীয়াই থকাৰ বাবে তেনে কলাৰ উৎকৰ্ষ সাধনৰ আৱশ্যকতা নিশ্চয় আছে। চতুৰ্থ অংকৰ মাজত কালিদাসে তেনে এক কলাত্মক জীৱনৰ চিত্ৰ অংকন কৰিছে। চতুৰ্থ অংকৰ মাজত মিলনৰ অপূৰ্ণ আশা আৰু বিচ্ছেদেৰে পূৰ্ণ শোকৰ দুই বিপৰীতমুখী ভাৱধাৰাৰ সমন্বয় ঘটিছে। গান্ধৰ্ব প্ৰথা অনুসৰি বিয়া কৰাই বিৰহৰ তুঁহ জুই প্ৰিয়াৰ অন্তৰত জ্বলাই থৈ দুষ্যন্ত আঁতৰি গুচি গ'ল। প্ৰিয়জনৰ মনৰ পৰা অভিশাপ ৰূপে বহিঃ প্ৰভাৱে প্ৰিয়াৰ স্মৃতিকণকো মুচি পেলালে। সখীসকলে শকুন্তলাৰ প্ৰতি ৰজাই দি যোৱা প্ৰতিশ্ৰুতিৰ মৰ্যাদা অটুট ৰাখে নে নেৰাখে তাকো সন্দেহৰ চকুৰে চোৱা হৈছে। পিতৃৰ অনুপস্থিতিত হোৱা দুহিতাৰ প্ৰণয় আৰু গান্ধৰ্ব বিবাহ, বিদেশৰ পৰা প্ৰত্যাৱৰ্তন কৰা পিতৃকন্যাৰ অনুমোদনযোগ্য হ'বনে নহয়, সিও সখীসকলৰ বাবে সংশয়ৰ সৃষ্টি কৰিছে। যিমানেই দিন গৈছে সিমানেই এই চিন্তা আৰু সংশয়ৰ তুঁহ জুয়ে সখীসকলক পুৰি মাৰিবলৈ ধৰিছে। এনে এটা সংশয়পূৰ্ণ অৱস্থাতে এদিনাখন পিতৃকন্যা তীৰ্থ পৰ্যটন কৰি আশ্ৰমত উপস্থিত হৈ নিজৰ তপস্যাৰ প্ৰভাৱত দুহিতাৰ অৱস্থাটো সম্যকভাৱে উপলব্ধি কৰিলে আৰু তাক অভাৱনীয়ভাৱে তেওঁ স্বীকাৰ কৰি ল'লে। পিতৃকন্যাই বিনা দ্বিধাই জীয়েকক অভিনন্দনহে জনালে। ঋষিৰ আনন্দৰ কাৰণ এটাই আছিল যে তেওঁ জীয়েকে নিচিনিও যিজনৰ ডিঙিত জয়মাল্য অৰ্পণ কৰিছে তেওঁ দুহিতাৰ বাবে সুযোগ্য আৰু সেইজন ভাবিকালৰ চক্ৰৱৰ্তী। সেইকাৰণে তেওঁ অনুমোদনী জনালে। তেওঁ সকলো কথা ধ্যানযোগে গম পাইছিল। কিন্তু যি মুহূৰ্ততে পিতৃকন্যাই দুহিতা শকুন্তলাক আসন্ন সত্তা বুলি বুজি পালে, তেতিয়া তেওঁ ভাবিলে যে এনে অৱস্থাত এজনী জীয়ৰী নিজৰ ঘৰত বা আশ্ৰমৰ চাৰিবেৰৰ ভিতৰত অধিককাল ৰাখি থ'লে অপযশৰ গ্লানি মূৰ পাতি লোৱাৰ দৰে হ'ব। সেইটো কৰিবলৈ তেওঁ মন নগ'ল। সেইবাবে লৰা ধপৰা কৰি জীয়েকক আশ্ৰমৰ পৰা ৰজাৰ অন্তঃপুৰলৈ পঠাবলৈ ঠিৰাং কৰিলে। বিদায়ৰ মুহূৰ্তত আকৌ শকুন্তলাৰ অন্তৰত এটা দ্বন্দ্বৰ সৃষ্টি হ'ল। এফালে প্ৰিয়ক পোৱাৰ ইচ্ছা, আনফালে পিতৃক এৰাৰ দুখ। এফালে সহচৰীসকলক এৰি যোৱাৰ দুখ, প্ৰকৃতিখনক এৰি যোৱাৰ দুখ। কন্যাৰো একে অৱস্থা। এহাতে জীয়েকক পতিগৃহলৈ পঠিয়াই দিয়াৰ গধুৰ দায়িত্ব পালন আৰু আনফালে এগৰাকী তপস্বী হিচাপে কঠোৰ হৃদয়ত শুই থকা গৃহস্থীজনৰ উৎকণ্ঠাই সাৰ পাই উঠি ক্ষণিকতে তোলপাৰ লগাইছে। শকুন্তলা আজি যাব, এই কথা ভাবিয়ে তেওঁ তপস্বী কর্ণৰ চকু বাষ্পাকুল হৈছে, তেওঁ কণ্ঠ ৰুদ্ধ হৈছে, চিত্ত জয় পৰি গৈছে। গৃহস্থীজনৰ বেলিকানো এইবোৰ অনুভূতি সহিবলৈ মনোবল থাকে জানো। প্ৰতি গৃহগামিনী শকুন্তলাই চিৰপৰিচিত পশু পক্ষী লতা বিতপ প্ৰিয়জন সকলোকে এৰি যাবলৈ টান পাইছে। এইবোৰ একো একোখন একেবাৰে চিনাকি চিত্ৰ। মহাকবি কালিদাসে নাটকৰ এই চতুৰ্থ অংকত মানুহ আৰু প্ৰকৃতিৰ নিবিড় সম্পৰ্কৰ কথাই অংকিত কৰা নাই, মানুহৰ প্ৰতি প্ৰকৃতিৰ স্বাভাৱিক সহানুভূতিৰ চিত্ৰখনো অংকন কৰিছে। সেইবাবে বন দেৱতাসকলে শকুন্তলাৰ বাবে পাট কাপোৰ আভৰণ আদি যোগান ধৰোঁতে প্ৰতিদ্বন্দ্বিতাৰহে যেন পৰিচয় দিছে। ৰবীন্দ্ৰনাথ ঠাকুৰে কোৱাৰ দৰে প্ৰকৃতিও শকুন্তলা নাটকত মানুহৰ দৰে এক বিচিত্ৰ ৰূপত থিয় দিছে। আমি ইমানখিনি কথা আগতেও গম পাইছোঁ, এতিয়া আকৌ এবাৰ আমি কথাখিনি মনত পেলালোঁ। দুৰ্বাসাৰ যি অভিশাপ দি গৈছিল সেই অভিশাপ সন্দেহজনকভাৱে সমালোচকসকলৰ মনলৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছে। শকুন্তলাৰ ওপৰত আৰোপিত অভিশাপে দুষ্যন্তৰ ওপৰত পৰিপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰাৰ বাবে দুয়ো অৰ্ধযুগৰ বাবে বিচ্ছিন্ন হৈছে, আৰু দুয়ো এই বিচ্ছেদৰ বিষময় ফল বাৰুকৈ ভোগ কৰিছে। তেওঁলোক জানো এনেধৰণৰ বিচ্ছেদৰ যন্ত্ৰণা লাভ কৰিবৰ কাৰণে সাংঘাতিক কিবা দুয়োজনে জানো ভুল কৰিছিল। দুষ্যন্তৰ যোগ্যতাও এই ক্ষেত্ৰত সমালোচকসকলে বিচাৰ কৰি চাইছে। দুষ্যন্ত হৈছে এজন কুলীন ক্ষত্ৰিয় লোক। বংশৰ খ্যাতি ৰক্ষা কৰি তেওঁৰ প্ৰথম সন্মিলনত যথোচিত সংযম অৱলম্বন কৰিছিল। শকুন্তলাৰ প্ৰতি তেওঁৰ মনোযোগ আকৰ্ষিত হৈছে যদিও পোনে পোনে তেওঁৰ প্ৰতি ৰজাই প্ৰণয়ৰ ভাৱক মনত ঠাই দিয়া নাছিল। শকুন্তলাৰ কুল আৰু জন্ম আদি সম্পৰ্কে প্ৰিয়ম্বদা আৰু অনুসীয়াৰ ওচৰত প্ৰথমতে দুষ্যন্তই ভালদৰে অনুসন্ধান কৰি লৈছে, সেইটো এটা ডাঙৰ কথা। আনকি কুলপতি কন্যাই শকুন্তলাক বিয়া দিবনে নে সদায় আশ্ৰমতে পালন কৰি ৰাখিব এই কথাও তেওঁ সুধি পুচিয়ে লৈছে। দ্বিতীয়বাৰ যেতিয়া তেওঁ দেখিছে তেতিয়া ৰজাই লতাকুঞ্জৰ আঁৰত থাকি শকুন্তলাৰ মুখৰ পৰাই শুনিবলৈ পাইছে যে ৰজাৰ প্ৰতি প্ৰকৃত প্ৰণয়ৰ বাবে তেওঁ নিজৰ এনে অনাৱস্থা হৈছে। অকল সেয়ে নহয়, পদুমৰ পাতত শকুন্তলাই নখেৰে লিখা মদন লেখাৰ আবৃত্তি শুনিবলৈ পাইহে ৰজাই প্ৰণয়নীৰ ওচৰ চাপিছে। ৰজাই উপযুক্ত সময়ত আত্মপ্ৰকাশ কৰাত প্ৰিয়ম্বদাই ৰজাক শকুন্তলাৰ প্ৰাণ ৰক্ষাৰ বাবে অনুৰোধ কৰিছে। এইদৰে ৰজাই শকুন্তলাৰ প্ৰণয়ৰ প্ৰতি যথোচিত সমাদৰ কৰি আৰু সখীসকলৰ অনুৰোধ ৰক্ষা কৰিহে শকুন্তলাৰ ওচৰত গান্ধৰ্ব বিবাহৰ প্ৰস্তাৱ কৰিছে। প্ৰথম অৱস্থাত তেওঁ দুষ্যন্তৰ যি আচৰণ দেখুওৱা হৈছে সেয়া ৰজাৰ দৰে যথেষ্ট সংযমশীলভাৱে তেওঁক দেখুওৱা হৈছে। আৰু ঠিক তেনেদৰে ৰাজোচিত সন্মান তেওঁকো দিয়া হৈছে। এইখিনিলৈকে সকলো ঠিকে আছিল। ইয়াৰ পাছত আকৌ শকুন্তলা চৰিত্ৰটো যদি লক্ষ্য কৰা যায় তেতিয়া দেখা যায় যে শকুন্তলা কাৰো আঘাত নোপোৱা পাহ ফুল, এটি ৰত্ন, কোনেও স্পৰ্শ নকৰা এটা যেন ফুলৰ কলি, তেওঁৰ ৰূপ আৰু সৌন্দৰ্য কোনো পধ্যে ঋষিজনৰ অভিশাপৰ যোগ্য নহয়। আনকি কন্যই দুহিতাক গছৰ গুৰিত পানী সিঁচিবলৈ দিয়াটো ৰজাৰ মনত কষ্টকৰ কাম যেনে অনুভৱ হৈছে। গতিকে স্বভাৱসুলভভাৱেই শকুন্তলা হৈছে লাজুকী। তেওঁ মুখ ফুটাই ৰজাক কোনো কথা কোৱা নাই। প্ৰিয়ম্বদাইহে দুই এটা সমবাক্যৰে সখীক লক্ষ্য কৰি জোকাই আছে আৰু ভেলেঙি হৰিণীজনীৰ দৰে শকুন্তলাই মাথোন ৰজালৈ চাই আছে। এই চৰিত্ৰটোত কোনো ধৰণৰ কলুকতা নাই। তথাপিও নাট্যকাৰে দেখুৱালে যে দুয়োজনৰ মাজত দীৰ্ঘ বছৰ ধৰি বিচ্ছেদ আহিল। এই কথাখিনিয়ে সমালোচকসকলক ভবাই তুলিছে। সখীসকলৰ বাৰম্বাৰ প্ৰশ্নৰ মূৰত লাজৰ উৰণি ঠেলি শকুন্তলাই হৃদয়ত খোপনি পোতা ৰজাৰ প্ৰতি প্ৰণয়ৰ গুপুত কথাটি প্ৰকাশ নকৰি নোৱাৰিলে। বাৰে বাৰে সুধি থকাৰ কাৰণেহে ক'লে আৰু ৰজালৈও দুষাৰি কথা পদুমৰ পাততে লিখিলে। এইখনেই বোধহয় প্ৰাচীন সাহিত্যত শকুন্তলাই দুষ্যন্তলৈ লিখা পদুম পাহিত লিখা চিঠিখনেই বোধহয় প্ৰথম চিঠি হ'ব। তাকে সখী দুজনীক পঢ়ি শুনাওঁতেই যেনিবা প্ৰেমাস্পদ আহি উপস্থিত হ'লহি। ইমানতো আশ্ৰম কন্যাই ৰজাৰ চৰণত নিজকে অৰ্পণ কৰিবলৈ ব্যতিব্যস্ত হৈ পৰা নাছিল। ইমানখিনি শালীনতাবোধ আৰু সংযম দুয়োজনৰ চৰিত্ৰতে আছিল। তথাপিও অৱশেষত তেওঁলোকৰ মাজত যি বিচ্ছেদে দেখা দিলে সেয়াই সমালোচকসকলৰ মনত প্ৰশ্নৰ উদগিৰণ ঘটালেও কালিদাসৰ নাটকখনে কিন্তু উৎকণ্ঠাৰে দৰ্শক পাঠকক আৱৰি ৰাখিলে। এইখিনিলৈকে আমি আজি আকৌ এবাৰ মনত পেলালোঁ। বাকী পিছৰ ক্লাছত মই নাটকখন পঢ়ি দিবলৈ চেষ্টা কৰিম। তোমালোকে যদি পাৰা অলপ অলপ ওলাই আহিব পৰা হৈছে, যদি কিতাপৰ দোকানত নাটকখন পোৱা তেতিয়া কিনি লৈ নিজে পঢ়িবা। কাৰণ লিখি থাকোঁতে নোটটোত উদ্ধৃতি কিছুমান, সংলাপৰ উদ্ধৃতি কিছুমান দিব লাগিব। গতিকে আজি আমি ইয়াতে এৰিছোঁ। মোৰ নাটকখন হাতত নাই, যদি হাতত পাই যাওঁ তেতিয়া মই নাটকখন পঢ়ি তোমালোকক অডিঅ' কৰি দিম। তোমালোকে আকাশৰ কথাখিনি বুজি পাইছা। মই আজি তোমালোকক ইমানতে এৰিছোঁ।